এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ শিল্পীগৰাকীৰ অনুৰাগীসকলে ৰাজ্যজুৰি তেওঁৰ উপজাদিন উদযাপন কৰিবলৈ লৈছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে কাইলৈ ৰাজ্যৰ 53টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কাইলৈ পুৱা 9 বজাত শিবিৰ মুকলি কৰিব। বিয়লি 2 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে। বি টি আৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা কাইলৈ বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বি টি আৰৰ 5খন জিলাৰ প্ৰায় 85,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
আপোনালোকে দেখিছে প্ৰিপাৰেচন পুৰা ফুল জোৰদাৰত লাগি আছে। আমি অফিচিয়েল সকলো ইয়াত যথেষ্ট ব্যস্ত। যোৱা কেইটামান দিন সম্পূৰ্ণভাৱে আপোনালোকে দেখিছে এৰিয়াটো ক্লিয়াৰ কৰি এইখিনি গোটেই পেণ্ডেলৰ পৰা লৈ পিনে সকলোখিনি তৈয়াৰ কৰা হৈছে। কাইলৈ আমি এজ পাৰ শ্বেডিউল আমি ৰাতিপুৱা 9:30 বজাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম জুবিন দা, আৰু তাৰ পাছত আমি ইয়াতে ব্লাড ডনেশ্যন কেম্প এটাও আছে, তাক অপেন কৰাৰ পিছত ফাউণ্ডেশ্যন ষ্টোন লে কৰা হ'ব জুবিন দাৰ পাৰ্কৰ কাৰণে। আৰু ইয়াৰ পাছত আমি প্লানটেশ্যনো ইয়াত কৰিম। প্ৰায় নাহৰৰ পুলি অনা হৈছে 53টা, তাতে আমি সেইখিনি পুলি ৰোৱাৰ পাছত আমি ৰাতিপুৱাৰ কাৰ্যসূচীটো সম্পূৰ্ণ কৰি আকৌ পাছবেলাৰ সকামখিনি আমি কৰিম।
কাইলৈ প্ৰিয় শিল্পীগৰাকীৰ কায়িক বিচ্ছেদৰ যন্ত্ৰণা নেওচি ৰাজ্যজুৰি জনসাধাৰণে শিল্পীগৰাকীৰ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাব। গুৱাহাটী মহাবিদ্যালয়ত কাইলৈ মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিয়লি 3 বজাৰ পৰা প্ৰীতিৰ সুবাসে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনিয়ানৰ সহযোগত আজিৰে পৰা শিল্পীগৰাকীৰ উপজাদিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে। আজি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত অভিনেতা যতীন বৰা আৰু সাঁতোৰবিদ এলভিচ আলী হাজৰিকা উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাইও কাইলৈৰ পৰা 3দিনীয়াকৈ জুবিন গাৰ্গৰ উপজাদিন পালন কৰিব। আজি সংগঠনটোৰ বৰপেটা জিলা সমিতিয়ে উপজাদিনৰ সৈতে সংগতি ৰাখি 53বিধ গছৰ পুলি ৰোপণ কৰে। কাইলৈ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে সংগঠনটোৱে বৰপেটাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত আজিৰে পৰা 2দিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ বীৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত আলোচনা চক্ৰখন ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ডঃ ভূপেন হাজৰিকাৰ আত্মীয়তাৰ কথা ব্যক্ত কৰে। প্ৰথম দিনা অনুষ্ঠিত দুখনকৈ আলোচনা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গৱেষক শিক্ষাৰ্থীয়ে আলোচনা পত্ৰ পাঠ কৰে। কাইলৈ ভূপেন হাজৰিকাৰ বিষয়ক বিশিষ্ট শিল্পী কমল কটকীয়ে মূল বক্তৃতা প্ৰদান কৰিব। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপত ডঃ ভূপেন হাজৰিকাৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি কিংবদন্তী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰববী ডাঃ মোহন ভাগৱত আজি 3দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা গৈ দৰ্শনালয়ত উপস্থিত হয়। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদৰ্শনালয়ত বৌদ্ধিক মত বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই মত বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্ৰণ জনোৱা হৈছে। পৰহিলৈ তেওঁ কবি, সাহিত্যিক, সাংবাদিক আৰু উদ্যোগপতিৰ উপস্থিতিত এখন যুৱ সন্মিলনত বক্তৃতা দিব। 20 নৱেম্বৰত তেওঁ অসমৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। 2025-26 বিত্তীয় বৰ্ষত জিলাখনে কৃষি, স্বাস্থ্য, গ্ৰামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যাণ ক্ষেত্ৰত পাৰদৰ্শিতাৰে 65.96% ফলাফলেৰে তালিকাৰ শীৰ্ষস্থানত আছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।